দ্বিতীয় বিৱৰণ 30 অধ্যায় যিহুৱাৰ ওচৰত ঘূৰি অহাৰ ফল। মই আপোনালোকৰ আগত আশীৰ্বাদ আৰু হাও বিষয়ে যি যি কথা ক'লো সেইবোৰ আপোনালোকৰ ওপৰলৈ আহিব। তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহুৱাই যি সকলো জাতিবোৰৰ মাজত আপোনালোকক উলিয়াই পঠিয়ালে সেই জাতিবোৰৰ মাজত থাকোঁতে এইবোৰ কথা আপোনালোকে সোঁৱৰণ কৰিব। সেই সময়ত আপোনালোক আৰু আপোনালোকৰ সন্তানসকলে যদি সকলো মনেৰে আৰু সকলো প্ৰাণেৰে নিজ ঈশ্বৰ যিহুৱালৈ ঘূৰি আহে আৰু আজি মই আপোনালোকক যি সকলো আজ্ঞা দিছোঁ সেই সকলো পালন কৰে, তেন্তে আপোনালোকৰ ঈশ্বৰ যিহুৱাই আপোনালোকৰ বন্দী অৱস্থা সলনি কৰিব আৰু আপোনালোকক কৃপা কৰিব আৰু যি জাতিবোৰৰ মাজত তেওঁ আপোনালোকক সিঁচৰিত কৰিব সেইসকল জাতিৰ মাজৰ পৰা পুনৰাই আপোনালোকক আনি গোটাব। এনেকৈ দেশান্তৰিত হোৱা আপোনালোকৰ কোনো আকাশৰ তলত দূৰৈ শেষ সীমাটো যদি থাকে আপোনালোকৰ ঈশ্বৰ যিহুৱাই তাৰ পৰাও আপোনালোকক গোটাই আনিব, তাৰ পৰাও তেওঁ আপোনালোকক লৈ আনিব। আপোনালোকৰ পূৰ্বপুৰুষসকলৰ দেশলৈকে তেওঁ আপোনালোকক ঘূৰাই আনিব আৰু আপোনালোকে তাক পুনৰ অধিকাৰ কৰিব। তেওঁ আপোনালোকৰ মংগল কৰিব আৰু পূৰ্বপুৰুষসকলতকৈও আপোনালোকৰ জনসংখ্যা বৃদ্ধি কৰিব। আপোনালোকে যাতে আপোনালোকৰ সকলো মন ও সকলো প্ৰাণেৰে নিজ ঈশ্বৰ যিহুৱাক প্ৰেম কৰি জীয়াই থাকে, সেইবাবে তেওঁ আপোনালোকৰ আৰু আপোনালোকৰ বংশধৰসকলৰ হৃদয়ৰ চুন্নত কৰিব। যিসকলে আপোনালোকক ঘৃণা আৰু তাৰণা কৰিব এই সকলো হাও যিহুৱাই আপোনালোকৰ সেই শত্ৰুবোৰৰ ওপৰত আনিব, তেতিয়া আপোনালোকে পুনৰ উলটি আহি যিহুৱাৰ বাধ্য হৈ চলিব আৰু তেওঁ যি সকলো আজ্ঞা আজি মই আপোনালোকক দিছোঁ সেইবোৰ পালন কৰিব। আপোনালোকৰ ঈশ্বৰ যিহুৱাই আপোনালোকৰ হাতে কৰা সকলো কাৰ্যতে প্ৰচুৰ আশীৰ্বাদ কৰিব। আপোনালোকৰ গৰ্ভফল, পশুধনৰ গৰ্ভফল আৰু ভূমিৰ শস্য বৃদ্ধি কৰি আপোনালোকক ঐশ্বৰ্যশালী কৰিব, কিয়নো আপোনালোকৰ পূৰ্বপুৰুষসকলক লৈ যিহুৱাই যি আনন্দ কৰিছিল আপোনালোকৰ ঐশ্বৰ্যৰ বাবে তেওঁ পুনৰ আপোনালোকক লৈ আনন্দ কৰিব। অৱশ্যে তেওঁ এইদৰে কৰিব যদিহে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহুৱাৰ আজ্ঞা আৰু নিয়মবোৰ পালন কৰে সকলো মন আৰু সকলো প্ৰাণেৰে সৈতে আপোনালোকৰ ঈশ্বৰ যিহুৱালৈ ঘূৰে। জীৱন অথবা মৃত্যু। মই আজি আপোনালোকক যি আজ্ঞা দিছোঁ তাক পালন কৰাটো আপোনালোকৰ কাৰণে কঠিন নহয় বা আপোনালোকৰ সাধ্যৰ বাহিৰতো নহয়। এই আজ্ঞা স্বৰ্গতো ৰখা হোৱা নাই যে আপোনালোকে ক'ব কোনে স্বৰ্গলৈ গৈ আমাৰ কাৰণে তাক আনি শুনাব যাতে আমি তাক পালন কৰিব পাৰোঁ। এই আজ্ঞা সমুদ্ৰৰ সিপাৰেও নাই যে আপোনালোকে ক'ব কোনে সমুদ্ৰ পাৰ হৈ আমাৰ কাৰণে তাক আনি শুনাব যাতে আমি তাক পালন কৰিব পাৰোঁ। কিন্তু বাক্য আপোনালোকৰ নিচেই ওচৰতে আছে, আপোনালোকৰ মুখত আৰু হৃদয়তে আছে যাতে আপোনালোকে তাক পালন কৰিব পাৰে। শুনক, মই আজি আপোনালোকৰ আগত জীৱন আৰু মৃত্যু, মংগল আৰু অমংগল ৰাখিছোঁ। আজি আপোনালোকৰ ওচৰত মোৰ আজ্ঞা এই যে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহুৱাক প্ৰেম কৰিব, তেওঁৰ পথত চলিব আৰু তেওঁ আজ্ঞা, বিধি আৰু শাসন প্ৰণালীবোৰ পালন কৰিব। তেনে কৰিলে আপোনালোক জীয়াই থাকিব আৰু সংখ্যাত বৃদ্ধি পাব। যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈ আছে সেই দেশত আপোনালোকৰ ঈশ্বৰ যিহুৱাই আপোনালোকক আশীৰ্বাদ কৰিব। কিন্তু যদি আপোনালোকৰ অন্তৰ প্ৰভুৰ পৰা আঁতৰি যায় আৰু আপোনালোক তেওঁৰ অবাধ্য হয়, যদি আপোনালোকে আন দেৱ দেৱীৰ প্ৰতি আকৰ্ষিত হৈ সেইবোৰৰ আগত প্ৰণিপাত কৰি সেৱা পূজা কৰে, তেন্তে আজি মই আপোনালোকক জনাইছোঁ যে আপোনালোক নিশ্চয় ধ্বংস হৈ যাব। জৰ্ডন নদী পাৰ হৈ যি দেশ আপোনালোকে আধিপত্যৰ অৰ্থে গৈ আছে সেই দেশত আপোনালোক দীৰ্ঘজীৱী নহ'ব। মই আপোনালোকৰ বিৰুদ্ধে আকাশমণ্ডল আৰু পৃথিৱীক সাক্ষী কৰি কৈছো যে আজি মই আপোনালোকৰ সন্মুখত জীৱন আৰু মৃত্যু, আশীৰ্বাদ আৰু হাও ৰাখিছো। সেয়ে আপোনালোক আৰু আপোনালোকৰ ভাবি বংশ যেন জীয়াই থাকিব পাৰে, আপোনালোকে জীৱনক মনোনীত কৰক, আপোনালোকৰ ঈশ্বৰ যীহোৱাক প্ৰেম কৰক, তেওঁৰ বাক্যলৈ কাণ দিয়ক আৰু তেওঁতেই আসক্ত হৈ থাকক, কাৰণ প্ৰভুৱে আপোনালোকৰ জীৱন আৰু তেওঁৱে আপোনালোকৰ দীৰ্ঘজীৱী কৰিব। আপোনালোকৰ পূৰ্বপুৰুষ অব্ৰাহাম, ইছহাক আৰু জাকুবক যি দেশ দিম বুলি তেওঁলোকৰ আগত যীহোৱাই প্ৰতিজ্ঞা কৰিছিল সেই দেশত বাস কৰিবৰ অৰ্থে আপোনালোকে জীৱনক মনোনীত কৰক।